যিচয়া 32 অধ্যায় অভিষিক্ত জনাৰ ৰাজ্য বৰ্ণনা। এজন ৰজাই ধাৰ্মিকতাৰে ৰাজত্ব কৰিব আৰু শাসনকৰ্তাসকলে ন্যায় বিচাৰেৰে শাসন কৰিব। খৰাং ঠাইত পানীৰ সোঁতৰ দৰে আৰু পৰিচান্ত দেশত বৃহৎ শিলৰ ছাঁৰ দৰে তেওঁলোক প্ৰতিজনে বতাহৰ পৰা আশ্ৰয় আৰু ধুমুহাৰ পৰা নিৰাপত্তা পাব। তেতিয়া চকুৰে দেখা পোৱা সকলৰ চকু অস্পষ্ট নহ'ব আৰু কাণেৰে শুনাসকলে মনোযোগেৰে শুনিব। অবিবেচকসকলে সাৱধানেৰে বিবেচনাৰে কৰিব আৰু শুনাসকলে সহজে স্পষ্টকৈ কথা ক'ব। মূৰ্খ লোকক সন্মানীয় বুলি আৰু মতা নহ'ব, নাইবা প্ৰবঞ্চক লোকক নিয়ম নীতি মানি চলা বুলি কোৱা নহ'ব। কিয়নো অপবিত্ৰ কাৰ্য কৰিবলৈ জিহুৱাৰ বিৰুদ্ধে ভ্ৰান্তজনক কথা ক'ব। ক্ষুদ্ধাটোৰ পেট সুদা ৰাখিব আৰু তৃষ্ণাটোৰ পানীৰ অভাৱ কৰাব, কাৰণ মূৰ্খই মূৰ্খতাৰ কথা ক'ব আৰু তেওঁ হৃদয়েৰে অধৰ্ম চিন্তা কৰিব। প্ৰবঞ্চক লোকৰ প্ৰণালী মন্দ, তেওঁ নীতিহীন পদ্ধতিৰ পৰিকল্পনা কৰে। দুখীয়াই সঁচা কথা ক'লেও দুখীয়া লোকক মিছা কথাৰে ধ্বংস কৰিব, কিন্তু সন্মানীয় লোকে সৎ বিষয়ৰ পৰিকল্পনা কৰে আৰু তেওঁৰ সৎ কাৰ্যৰ কাৰণে তেওঁ থিৰে থাকিব। সেই নিশ্চিন্তে থকা মহিলাসকল, উঠা আৰু মোৰ কথা শুনা। সেই চিন্তা ভাৱনা নকৰা যুৱতীসকল, মোৰ বাক্য শুনা। সেই দাৰিদ্ৰহীন মহিলা, এবছৰ হৈ কিছুদিন গ'লে তোমালোকৰ আত্মবিশ্বাস চূৰ্ণ বিচূৰ্ণ হ'ব, কাৰণ দাক্ষা ক্ষেত্ৰ নষ্ট হ'ব, ফল চপোৱা সময় নাহিব। সেই নিশ্চিন্তে থকা মহিলা কম্পিত হোৱা, সেই আত্মবিশ্বাসী কম্পমান হোৱা, উত্তম বস্ত্ৰ হুলুকাই বিবস্ত হোৱা আৰু কঁকালত ছট বান্ধা। তোমালোকে মনুহৰ খেতি আৰু ফলৱতী দাক্ষালতাৰ বাবে বিলাপ কৰিবা। মোৰ লোকসকলৰ ভূমি এনেকি এটা সময়ত ৰং ৰহস্যৰে আনন্দত থকা ঘৰবোৰৰ বাৰীত কাঁইটীয়া বন আৰু কাঁইট গছেৰে ভৰি পৰিব, কাৰণ ৰাজপ্ৰসাদ পৰিত্যাগ হ'ব, ঘনবসতিপূৰ্ণ নগৰ মৰুভূমি হ'ব, পাহাৰ আৰু পৰিয়া ঘৰ সৰ্বকাললৈকে গুহাস্বৰূপ হ'ব, বনৰীয়া গাধৰ ধেমালি কৰা ঠাই পশুৰ জাকবোৰ চৰা ঠাই হ'ব। ওপৰৰ পৰা আমাৰ ওপৰত ঈশ্বৰৰ আত্মা বাকী নিদিয়া পৰ্যন্ত মৰুপ্ৰান্তৰ ফলৱতী উদ্যান নোহোৱালৈকে আৰু ফলৱতী উদ্যান অৰণ্য বুলি গণিত নোহোৱালৈকে তেনে অৱস্থাতে থাকিব। তাৰ পাছত সেই মৰুপ্ৰান্তত ন্যায় বিচাৰ বাস কৰিব আৰু সেই ফলৱতী উদ্যানত ধাৰ্মিকতাই বসতি কৰিব। ধাৰ্মিকতাৰ কাৰ্যৰে শান্তিৰ হ'ব আৰু ধাৰ্মিকতাৰ ফল চিৰকাললৈ সুস্থিৰ আৰু বিশ্বাসযোগ্য হ'ব। মোৰ লোকসকলে শান্তিপূৰ্ণ বাসস্থানত, নিৰাপত্তাহীন ঘৰবোৰত আৰু শান্তিপূৰ্ণ বিশ্ৰামৰ ঠাইবোৰত বাস কৰিব। কিন্তু তথাপিও যদি শিলাবৃষ্টি হয়, অৰণ্য ধ্বংস হ'ব আৰু নগৰবোৰ সম্পূৰ্ণৰূপে বিলুপ্ত হ'ব। জলসমূহৰ কাষত বীজ সিঁচাসকলে আৰু খাৰ গৰু আৰু গাধক চৰিবলৈ এৰি দিয়াসকলে সকলোৱে আশীৰ্বাদপ্ৰাপ্ত হ'ব।